এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দেশত সাৰৰ নাটনি হোৱা বুলি কৰা অভিযোগ নাকচ কৰিছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। আকাশবাণীয়ে মাই গভৰ সহযোগত আকাশবাণী এড্ৰেট 90 ভাৰতৰ নতুন চন্দ শীৰ্ষক চিগনেচাৰ টিউন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনত গুৱাহাটীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰুত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দেশত সাৰৰ নাটনি হোৱা বুলি কৰা অভিযোগ নাকচ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সদায়ে কৃষকসকলৰ ওচৰত থিয় দি আহিছে আৰু দেশত প্ৰয়োজনতকৈ অধিক পৰিমাণে সাৰ মজুত আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সভাপতিগৰাকীৰ অভিযোগক কৃষক আৰু উৎপাদকসকলক আতংকিত কৰাৰ বাবে চলোৱা এক প্ৰকাৰৰ ৰাজনৈতিকভাৱে অনুপ্ৰাণিত হৈ কৰা চেষ্টা বুলি উল্লেখ কৰে। শ্ৰীনাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় কৃষকসকলে সাৰৰ গোলকীয় দামৰ প্ৰভাৱৰ পৰা মুক্ত হৈ আছে। চৰকাৰে দেশত সাৰৰ সুৰক্ষা শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে বুলি পুনৰ নিশ্চিত কৰি এটা বিবৃতি প্ৰকাশ কৰিছে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ে এই বিবৃতিত কয় যে শেহতীয়াকৈ সাৰৰ নাটনি হোৱা বুলি কৰা দাবীৰ কোনো যুক্তিযুক্ত তথ্য নাই। অলপতে সামৰণি পৰা ৰবি শস্য 2025-26 ঋতু আৰু বৰ্তমানৰ সময়ছোৱাই ৰাষ্ট্ৰজুৰি সাৰৰ পৰ্যাপ্ত যোগান মজুত থকাৰ ইংগিত দিয়ে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। 2025 চনৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈ ৰবি শস্যৰ শেষলৈ লাভ কৰা তথ্য অনুসৰি দেশত প্ৰয়োজনতকৈ অধিক পৰিমাণে সাৰ মজুত আছে। এই অনুসৰি ইউৰিয়াৰ মুঠ প্ৰয়োজন 196.06 লাখ মেট্ৰিক টনৰ বিপৰীতে 257.59 লাখ মেট্ৰিক টন আৰু DAP 53.43 লাখ মেট্ৰিক টন প্ৰয়োজন হোৱাৰ বিপৰীতে 75.43 লাখ মেট্ৰিক টন মজুত আছে। চলিত বিত্তীয় বৰ্ষতো সাৰৰ যোগান শৃংখলা শক্তিশালীভাৱে অব্যাহত আছে বুলি বিবৃতিটোত কোৱা হৈছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাৰ মন আকৰ্ষণৰ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দক্ষিণ 24 পৰগনা জিলাৰ বাৰুইপুৰত এটা ৰেলীত ভাগ লৈ পশ্চিমবংগত এইবাৰ পৰিৱৰ্তন নিশ্চিত বুলি প্ৰকাশ কৰে। কেইবাখনো জিলাত প্ৰথম পৰ্যায়ৰ ভোটদানৰ ধৰণ লক্ষ্য কৰি শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পোৱাটোৱেই পৰিলক্ষিত হৈছে বুলি তেওঁ মন্তব্য কৰে। ভোটদাতাসকলক তেওঁলোকৰ এই শক্তি দ্বিতীয় পৰ্যায়তো বৰ্তাই ৰাখিবলৈ আহ্বান জনাই শ্ৰীমোদীয়ে এখন উন্নত বংগ গঠনত আগভাগ ল'বলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে শাসনাধিষ্ঠিত দলৰ পৃষ্ঠপোষকতাত ৰাজ্যখনত হোৱা অনুপ্ৰৱেশৰ বাবে বহুতো যুৱক যুৱতী চাকৰি বিচাৰি পশ্চিমবংগৰ বাহিৰলৈ যাবলগীয়া হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে বৰ্তমানৰ চৰকাৰখন মহিলা বিৰোধী চৰকাৰ বুলি অভিযোগ কৰাৰ উপৰি মহিলাৰ সুৰক্ষাৰ বিষয়টো ৰাজ্যখনত এটা চিন্তাৰ কাৰণ হিচাপে দেখা দিছে। এই সন্দৰ্ভত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিষ্ঠানখনৰ সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক কাৰ্যকলাপত প্ৰভাৱ পেলোৱাৰ উপৰি বিভিন্ন প্ৰশ্ন উদ্ৰেক কৰিছে। ৰাজ্যখনৰ পিছপৰা সম্প্ৰদায়সমূহৰ বাবে কাম কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি ক্ষমতালৈ আহিলে এই সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি সেৱা অব্যাহত থাকিব। তৃণমূল কংগ্ৰেছৰ মুৰববী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি হাওৰাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগই পাবলগীয়া 2 লাখ কোটি টকা মুকলি কৰি দিয়া নাই বুলি অভিযোগ তোলে। শ্ৰীমতী বেনাৰ্জীয়ে তেওঁৰ নেতৃত্বত ৰাজ্যখন নিৰাপদে থকা বুলি দাবী কৰে। তেওঁ লগতে বিজেপিয়ে মণিপুৰ আৰু নয়ডাত গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য কৰে। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কালি হাওৰাৰ জগত বল্লভপুৰত দলৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ ভাৰতীৰ আকাশবাণীয়ে মাই গভৰ সহযোগত আকাশবাণী 90 ভাৰতৰ নতুন চন্দ শীৰ্ষক চিগনেচাৰ টিউন প্ৰতিযোগিতাৰ আয়োজন কৰে। আকাশবাণীয়ে দেশৰ জনসাধাৰণক এই প্ৰতিযোগিতাত অংশ ল'বলৈ আহ্বান জনাইছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে আকাশবাণীৰ অনন্য বিষয়বস্তু আৰু শ্ৰোতাসকলক প্ৰতিফলিত কৰাকৈ ইয়াৰ বিশেষ অনুষ্ঠানসমূহৰ বাবে প্ৰতিষ্ঠিত বাদ্য সংগীত সংৰচনা কৰা। যুৱবাণী আৰু স্পৰ্টছ কেম্পছ অনুষ্ঠানৰ বাবে ছিগনেচাৰ টিউন স্পন্দনশীল আৰু ছন্দময় হ'ব লাগিব। পৰিয়াল কল্যাণ আৰু মহিলাৰ অনুষ্ঠানৰ বাবে ছিগনেচাৰ টিউন মধুৰ আৰু সবল হ'ব লাগিব। একেদৰে ৰাষ্ট্ৰীয় আলোচনী, সাহিত্য, সংস্কৃতি, চিত্ৰ, বিজ্ঞান, যুৱ ভাৰতী আদি অনুষ্ঠানৰ বাবে সংস্কৃতিৰ সৈতে শিপা সংলগ্ন তথা বৌদ্ধিক আৰু প্ৰেৰণাদায়ক ছিগনেচাৰ টিউন হোৱা উচিত। ছিগনেচাৰ টিউনৰ সময় 20-40 ছেকেণ্ডৰ ভিতৰত হ'ব লাগিব আৰু এয়া কেৱল বাদ্য সংগীতহে হ'ব লাগিব। কোনো ধৰণৰ গীত বা হামিং হ'ব নালাগিব। আকাশবাণীৰ প্ৰচাৰ ভাৰতীয়ে মাই গভৰ সহযোগত এটা জিংগল প্ৰতিযোগিতাৰো আয়োজন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনত গুৱাহাটীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে এই সময়ছোৱাত ধুমুহা বতাহৰ লগতে 7-20 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত চহৰখনত বানৰ সমস্যা বৃদ্ধি হোৱা, যান বাহনৰ চলাচল লেহেমীয়া হোৱা আৰু ভূমিস্খলন প্ৰৱণ এলেকাসমূহত ভূমিস্খলনৰ আশংকা সৃষ্টি হ'ব পাৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু পৌৰ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সক্ৰিয় কৰি তুলিছে। প্ৰাধিকৰণে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। দৈনিক আহ-যাহ কৰা আৰু দূৰণিবতীয়া যাত্ৰীসকলক পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু ধাৰাষাৰ বৰষুণৰ সময়ছোৱাত আৱশ্যক নহলে ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনাইছে। দ এলেকা আৰু পাহাৰৰ কাষৰীয়া অঞ্চলৰ জনসাধাৰণকো বান আৰু ভূমিস্খলনৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী, ছত্তীশগড়, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ, পঞ্জাব, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিদৰ্ভত গ্ৰীষ্ম প্ৰৱাহৰ বাবে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। বিভাগে লগতে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, পশ্চিমবংগ আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ব্ৰিক্সৰ উপ বিদেশ মন্ত্ৰী আৰু মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ বিশেষ প্ৰতিনিধিসকলৰ সৈতে হোৱা কালি আৰু পৰহি অনুষ্ঠিত বৈঠকত ভাৰতে অধ্যক্ষতা কৰে। এই বৈঠকত শেহতীয়া আঞ্চলিক পৰিস্থিতিৰ বিষয়ত মত বিনিময় কৰা হয়। সামাজিক মাধ্যমত এই বিষয়ে পোষ্ট কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয় যে সচিব ডঃ নীনা মালহোত্ৰাই ব্ৰিক্সৰ উপ বিদেশ মন্ত্ৰী আৰু মধ্যপ্ৰাচ্য তথা উত্তৰ আফ্ৰিকাৰ বিশেষ প্ৰতিনিধিসকলৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰতিনিধিসকলে শেহতীয়া আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত গঠনমূলক মত বিনিময় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্ৰিক্স মেনা সন্মিলনত অধ্যক্ষৰ বিবৃতিসমূহ প্ৰকাশ কৰিছে য'ত প্ৰতিনিধিসকলে মধ্যপ্ৰাচ্যৰ শেহতীয়া সংঘাত সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। ব্ৰিক্স হৈছে ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ভাৰত, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ এখন সমন্বিত মঞ্চ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 133 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে 206 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক 81 আৰু দেৱদত্ত পাডিকলে 55 ৰাণ সংগ্ৰহ কৰে। গুজৰাটৰ ৰাছিদ খানে 2টা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছিৰাজ, জেছন হলডাৰ আৰু মানৱ সুথাৰে 1টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে গুজৰাটে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। সাই সুদৰ্শনে 58টা বলত 17 ৰাণ কৰি আউট হয়। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই দেশত সাৰৰ নাটনি হোৱা বুলি কৰা অভিযোগ নাকচ কৰিছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা বেংগালুৰুত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:55 খুলিবলৈ পাব।